এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ৱানকে ধৰি 15টা উপগ্ৰহ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি। কাইলৈ মাঘ বিহুৰ উৰুকাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি, বিভিন্ন প্ৰান্তত ভোগালী মেলাৰ আয়োজন। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান। আৰু আজি ৰাষ্ট্ৰীয় যুৱ দিৱস, প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 ৰকেটৰ সহায়ত আজি উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি সংঘটিত হয়। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ৱান আজি দিনৰ 10:17 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ লগতে দেশী বিদেশী 15টা কৃত্ৰিম উপগ্ৰহ আছিল। উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্ৰহকেইটা কক্ষচ্যুত হয় বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ সন্দৰ্ভত বিশ্লেষণ কৰি থকা হৈছে। কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰ অনুষ্ঠিত হৈছে। গ্ৰাম্যাঞ্চলসমূহত জীয়ৰী বোৱাৰী ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কামৰূপ মহানগৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কালি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ সমীপৰ লক্ষীধৰ বৰাক্ষেত্ৰ, খানাপাৰা আদি স্থানতো ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাড়ু, পিঠা, জহা চাউল, বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলভ্য হৈছে। ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাংখ্ৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপসভাপতি গোপীনাথ বৰগয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে। আনহাতে ডঃ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা BTC-ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে। শ্ৰীমহিলাৰীয়ে নিজৰ ভাষণত বড়ো সাহিত্যক বিশ্বমুখী কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ BTC প্ৰশাসন বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰে। মুকলি সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশ লৈ মহাত্মা গান্ধী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে। বড়ো সাহিত্য সভাই 6টা দশক অতিক্ৰম কৰি এই পৰ্যায়ত উপনীত হোৱাটো আশাব্যঞ্জক কথা বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, প্ৰাক্তন সাংসদ চানচুমা সুংগুৰ বিস্মতিয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বৰ্তমানৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কালি মুকলি মঞ্চত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু প্ৰতিবেশী ৰাষ্ট্ৰ ৰাজ্য ত্ৰিপুৰাৰ সাংস্কৃতিক দলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য দৰ্শকক আপ্লুত কৰে। লগতে মুকলি সভাত 130গৰাকী বড়ো যুৱতীয়ে বাগৰুম্বা নৃত্য পৰিৱেশন কৰে। নিশা জুবিন গাৰ সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠানত বহুকেইজন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। ডিব্ৰুগড় জিলাৰ দুলীয়াজন সাহিত্য সভাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। প্ৰতিযোগিতাৰ ক শাখাত ডঃ ভূপেন হাজৰিকাৰ গীতত উত্তৰ পূৰ্বাঞ্চলৰ সমাজ শীৰ্ষক বিষয়ত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰী নিয়ৰ নিৰিবিলি বৰাই প্ৰথম স্থান লাভ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ প্ৰীতম কুমাৰ শৰ্মাই দ্বিতীয় আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ দেৱকান্ত বৰুৱাই তৃতীয় স্থান লাভ কৰে। সশাখাত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিত মানৱতাবোধ শীৰ্ষক বিষয়ত গোলাঘাট হামদৈ পথাৰৰ পলাশ বৰুৱাই প্ৰথম, মৰিগাঁও বঘৰা সোণাৰী গাঁৱৰ কৃষ্ণ হাজৰিকাই দ্বিতীয় আৰু দুলীয়াজান উশাপুৰৰ অমি বৰাই তৃতীয় স্থান লাভ কৰিছে। অহা 24 জানুৱাৰীত দুলীয়াজান বিহুতলীত হ'বলগীয়া 17ম দুলীয়াজান গ্ৰন্থমেলাত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহান চিন্তাবিদগৰাকীৰ জন্মদিনত শ্ৰদ্ধা নিবেদন কৰিছে। স্বামী বিবেকানন্দৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আয়োজন কৰা বিকশিত ভাৰত যুৱ নেতা সন্মিলন 2026ত অসমৰ পৰা অংশগ্ৰহণ কৰা আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্ৰৱৰ্তীক মুখ্যমন্ত্ৰী অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্য ন্যায়িক খণ্ডৰ উত্তৰণৰ দিশত নতুন দিগন্তৰ সূচনাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কালি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্ৰয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। দুটা পৰ্যায়ত মুঠ 1,700 কোটি টকা ব্যয় সাপেক্ষে 148 বিঘা ভূমিত স্থাপন হ'বলগীয়া এই আদালত চৌহদত উচ্চ ন্যায়ালয় ভৱন, অধিবক্তাৰ ভৱন আৰু উচ্চ ন্যায়ালয়ৰ কাৰ্যালয় ভৱন, কামৰূপ আৰু কামৰূপ মহানগৰ জিলা আদালতকে ধৰি অন্যান্য সুবিধাসমূহ থাকিব। এই নতুন ভৱনত প্ৰথমতে 31টা আদালত কক্ষ থাকিব, য'ত অধিবক্তা আৰু গোচৰীয়া সকলোৱে বিচাৰ প্ৰক্ৰিয়া চাব পাৰিব। তদুপৰি অধিবক্তাৰ বাবে 300টা চেম্বাৰ আৰু 2000 অধিবক্তা বহিব পৰা স্থানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বৰ্তমানৰ ৰংমহলৰ পথটোৱে জিলা আদালতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু উচ্চ ন্যায়ালয়ৰ বাবে এটা 4-লেনযুক্ত পথ নতুনকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই সভাতে অহা ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰিব বুলি সদৰি কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 কাছাৰ জিলা কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া ডঃ ৰাহুল চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখিৰাণী দাসে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত 4,000+ লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত আহোম সৈনিক আৰু আহোম দা ডঙৰীয়াক লগত লৈ প্ৰতীকী স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ লগতে কেইবাগৰাকী বুৰঞ্জীবিদে অংশগ্ৰহণ কৰে। এই মহোৎসৱে চৰাইদেউৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি তুলিছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী মাৰ্ঘেৰিটাই প্ৰকাশ কৰে। নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বহুকেইজন কণ্ঠশিল্পীৰ লগতে নাগালেণ্ডৰ শিল্পীয়েও গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। গুৱাহাটী প্ৰেছ ক্লাবত কালি প্ৰাকভোগালী সাংবাদিকৰ আড্ডাৰ শীৰ্ষক এটা মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বহুকেইজন সাংবাদিকে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ লগতে সাংবাদিকসকলে লোকনৃত্য, ঝুমুৰ আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কেইবাটাও গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি। কাইলৈ মাঘ বিহুৰ উৰুকাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। বিভিন্ন প্ৰান্তত ভোগালী মেলাৰ আয়োজন। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান। আৰু আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।